এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত নতুনকৈ নিযুক্তি লাভ কৰা 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ভাৰতৰ নিৰ্বাচন আয়োগে মুখ্য নিৰ্বাচনী বিষয়াসকলক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত আজিৰে পৰা ছাফ গেমছ অনুষ্ঠিত হ'ব। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ এখন খেলত ভাৰতে নিউজিলেণ্ডক 53 ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত আজি পুৱা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক উদ্দেশ্যি ভাষণ দিব। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় তামতা উপস্থিত থাকিব। তামিলনাডুত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব। একেদৰে আয়ুষ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে মাডুৰাইত আৰু বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে তিৰুচিৰাপল্লীত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ৰোজগাৰ মেলা হৈছে নিয়োগ সৃষ্টিক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিবদ্ধতা পূৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই ব্যৱস্থাই যুৱক যুৱতীসকলৰ সবলীকৰণ তথা ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণৰ বাবে তেওঁলোকক অৰ্থপূৰ্ণ সুযোগ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰতৰ নিৰ্বাচন আয়োগে মুখ্য নিৰ্বাচনী বিষয়াসকলক নিৰ্দিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত কালি মুখ্য নিৰ্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি পৰে। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সাদ্ধু আৰু ডঃ বিবেক যোশীয়ে অংশ লয়। ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দৰ্ভত আয়োগৰ জ্যেষ্ঠ বিষয়াসকলে বিৱৰণী দিয়াৰ পাছত মুখ্য নিৰ্বাচনী বিষয়াসকলে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ দিয়া হয়। সমগ্ৰ দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলে এই সন্মিলনত ভাগ লয়। আয়োগে লগতে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অসম, তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হয়। গগনযান অভিযানৰ মানৱৰহিত পৰীক্ষামূলক উৎক্ষেপণ G1ৰ 90% কাম সম্পূৰ্ণ হৈছে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত ইয়াক উৎক্ষেপণৰ বাবে সাজু কৰা হৈছে বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে প্ৰকাশ কৰিছে। বাংগালুৰুত কালি সাংবাদিকৰ আগত ডঃ নাৰায়ণনে কয় যে ক্ৰু এস্কেপ ব্যৱস্থা, পেৰাচুট ব্যৱস্থা, যোগাযোগ ব্যৱস্থা আৰু অন্যান্য উপব্যৱস্থাসমূহৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে। তেওঁ কয় যে প্ৰথমে মানৱৰহিত অভিযানৰ অংশ হিচাপে ব্যোমমিত্ৰ নামৰ মানৱ আকৃতিৰ ৰবট মহাকাশলৈ প্ৰেৰণ কৰা হ'ব। 2027 চনত গগনযানত মহাকাশলৈ মানুহ প্ৰেৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, য'ত 3গৰাকী ভাৰতীয় মহাকাশচাৰীয়ে যাত্ৰা কৰিব আৰু তেওঁলোকক পুনৰ ঘূৰাই অনা হ'ব। ডঃ নাৰায়ণনে নিচাৰ পৃথিৱী নিৰীক্ষণ কৃত্ৰিম নাছাৰ পৃথিৱী নিৰীক্ষণ কৃত্ৰিম উপগ্ৰহ সন্দৰ্ভত কয় যে ইয়াৰ পেলড 10ৰ পৰা 15 দিনৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিব। ভাৰতীয় অন্তৰিক্ষ কেন্দ্ৰ সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে ইয়াৰ প্ৰথমটো আধাৰ মডিউল 2028 চনত মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইছৰোই 2035 চনৰ ভিতৰত মহাকাশ কেন্দ্ৰৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে বুলিও তেওঁ প্ৰকাশ কৰে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীৰ ৰেলভৱনৰ বিশেষ কক্ষৰ পৰা কালি এই উৎসৱৰ বতৰত ৰেল যাত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে চলাচল কৰোৱা বিশেষ ৰেলৰ বিষয়ে সবিশেষ বুজ লয়। তেওঁ সমাগত ছট পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰেল কৰ্তৃপক্ষই যাত্ৰীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। উৎসৱৰ বতৰত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰেল ষ্টেচনসমূহত সুব্যৱস্থা গঢ়ি তোলা আৰু পৰ্যাপ্ত নিৰীক্ষণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে 3টা পৰ্যায়ত সমগ্ৰ দেশতে ৰেলৱে বোৰ্ড, মাণ্ডলী পৰ্যায় আৰু খণ্ড পৰ্যায়ত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে আটাইকেইটা পৰ্যায়তে সমন্বয়েৰে কাম কাজ সম্পন্ন কৰা হয়। শ্ৰীবৈষ্ণৱে কয় যে অতিৰিক্তভাৱে প্ৰতিটো ডাঙৰ ৰেল ষ্টেচনত এটা ক্ষুদ্ৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে যাতে সকলো ৰেল ষ্টেচনৰ লগতে সমন্বয় ৰক্ষা কৰিব পৰা যায়। উল্লেখযোগ্য যে পৰৱৰ্তী তিনিটা দিনত নিয়মীয়া ৰেলৰ উপৰিও 1500খন বিশেষ ৰেল চলাচল কৰোৱা হ'ব। প্ৰতিদিনে প্ৰায় 300খন বিশেষ ৰেল চলোৱা হ'ব। চলিত মাহৰ 1 তাৰিখৰ পৰা অহা মাহৰ 30 তাৰিখ পৰ্যন্ত 12000ৰো অধিক বিশেষ ৰেলগাড়ী চলাচলৰ ব্যৱস্থা কৰা হৈছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীগোৱেলে কয় যে দুয়োপক্ষই ভাৰত আৰু আমেৰিকাৰ দলসমূহৰ সৈতে এই সম্পৰ্কীয় আলোচনা আগবঢ়াই নিয়াৰ উদ্দেশ্যে সক্ৰিয়ভাৱে কাম কৰি আছে। ভাৰতৰ বাণিজ্য সচিবে অলপতে আমেৰিকা ভ্ৰমণ কৰি দেশখনৰ বাণিজ্য সচিবক সাক্ষাৎ কৰে আৰু এখন যুক্তিপূৰ্ণ তথা ন্যায়সংগত চুক্তি সন্দৰ্ভত বুজাবুজি কৰাৰ ক্ষেত্ৰত আলোচনা কৰে বুলিও মন্ত্ৰীগৰাকীয়ে জনায়। অতি শীঘ্ৰে উভয় ৰাষ্ট্ৰই এনে এখন ইতিবাচক চুক্তিত উপনীত হ'ব পাৰিব বুলিও শ্ৰীগোৱেলে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সম্প্ৰতি ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি আৰু অন্যান্য বাণিজ্যিক বিষয়সমূহ আলোচনা কৰাৰ উদ্দেশ্যে জাৰ্মানীত আছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ বাবে লগৰ আৰ্হি প্ৰতিযোগিতা ঘোষণা কৰিছে। মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে এই প্ৰতিযোগিতাত বিজয়ীগৰাকীক নগদ 1,00,000 টকাৰ পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। এই লগটোৰ আৰ্হিত এই অভিযানৰ কথা সেউজ হাইড্ৰজেন উৎপাদনৰ ক্ষেত্ৰত দেশৰ আত্মনিৰ্ভৰশীলতা তথা ইয়াৰ উৎপাদনৰ ক্ষেত্ৰত গোলকীয় হাব তথা ইয়াৰ ব্যৱহাৰ ৰপ্তানি আদিৰ ক্ষেত্ৰত দেশ উদ্ভাসিত হৈ অহাটো প্ৰতিফলিত হ'ব লাগিব। অহা মাহৰ 5 তাৰিখৰ ভিতৰত মাই গভ পৰ্টেলৰ যোগেদি আগ্ৰহীসকলে তেওঁলোকৰ লগ দাখিল কৰিব পাৰিব। পাকিস্তান চৰকাৰে দেশখনৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত তেহৰিক ই লাবাইক পাকিস্তান TLPক পুনৰ নিষিদ্ধ ঘোষণা কৰিছে। শেহতীয়াকৈ দেশখনত হোৱা হিংসাত্মক প্ৰতিবাদত কেইবাগৰাকীও লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কালি এখন কেবিনেট বৈঠকৰ পাছত এই বিষয়ে ঘোষণা কৰা হয়। দক্ষিণ এছীয় ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ ছাফ গেমছ আজিৰে পৰা ৰাছিৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আয়োজক দেশ ভাৰতত চতুৰ্থ সংস্কৰণৰ এই প্ৰতিযোগিতা 15 বছৰৰ বিৰতিৰ মূৰত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে 2008 চনত কোচিত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। তিনিদিনীয়া এই প্ৰতিযোগিতাখন দক্ষিণ এছীয় এথলেটিকছ ফেডাৰেচনে আয়োজন কৰিছে। ভাৰত, শ্ৰীলংকা, বাংলাদেশ, নেপাল, ভূটান আৰু মালদ্বীপৰ 206জন খেলুৱৈয়ে 37টা পদকৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। পাকিস্তানক এই প্ৰতিযোগিতালৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও দেশখনে ইয়াত অংশগ্ৰহণ নকৰে। 4x400 মিটাৰ মহিলাৰ ৰিলে দলক নেতৃত্ব দিয়া MR পুভাম্মাকে ধৰি কেইবাগৰাকীও প্ৰতিষ্ঠিত খেলুৱৈ ভাৰতীয় দলটোত আছে। 73জনীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত সীমা, প্ৰণৱ গৌৰৱ আৰু সমৰদ্বীপ গিলৰ পৰা পদক জয়ৰ আশা কৰা হৈছে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ DY পাটিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক 53 ৰাণত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত 49টা অভাৰত 3 উইকেট হেৰুৱাই 340 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন 49 অভাৰতে সীমিত কৰা হয়। মান্ধানাই 109 আৰু ৰাৱালে 122 ৰাণ কৰে। নিউজিলেণ্ডক ডাকৱৰ্থ লুইছ পদ্ধতিৰে 44 অভাৰত 325 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰত 8টা উইকেটৰ বিনিময়ত 271 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ব্ৰুক হেলিডে সৰ্বাধিক 81 ৰাণ কৰে। ভাৰতে এই জয়ৰ সুবাদত 6 পইণ্ট লাভ কৰি অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত নতুনকৈ নিযুক্তি লাভ কৰা 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ভাৰতৰ নিৰ্বাচন আয়োগে মুখ্য নিৰ্বাচনী বিষয়াসকলক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। ৰাছিৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত আজিৰে পৰা ছাফ গেমছ অনুষ্ঠিত হ'ব। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ এখন খেলত ভাৰতে নিউজিলেণ্ডক 53 ৰাণত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।